এয়া আকাশবাণী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ইভা মহন্তই। অসম চৰকাৰৰ বিশেষ প্ৰকল্পৰ অধীনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজে আজি অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান শীৰ্ষক কাৰ্যসূচীৰ দ্বিতীয় সংস্কৰণৰ আয়োজন কৰিছে। 20টা জনগোষ্ঠীৰ লোকৰ অংশগ্ৰহণেৰে প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী অন্ত পৰাৰ পাছত আজিৰে পৰা দ্বিতীয় আৱাসিক কৰ্মশালা কলাক্ষেত্ৰ চৌহদত অনুষ্ঠিত হৈছে। বিভিন্ন জনগোষ্ঠীৰ মাজত কৃষ্টি সংস্কৃতিৰ পাৰস্পৰিক বিনিময়েৰে সমন্বয় মনোভাৱ সৃষ্টিৰ বাবে এই অভিলাষী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এইবাৰৰ কৰ্মশালাত বানাই, পাহাৰীয়া তিৱা, মণিপুৰী মেইটি আৰু চাওতালী জনগোষ্ঠীৰ শিল্পীসকলে অংশ লৈছে। তদুপৰি এই কৰ্মশালাত সত্ৰীয়া নৃত্য, বৰগীত, ভূৰতাল, মাটি আখৰা আৰু যোগাসনৰ শিক্ষাও দিয়া হ'ব। ইয়াৰ লগতে জনগোষ্ঠীয় খাদ্যাভাস, সাজপাৰ ইত্যাদিৰ বিষয়েও অংশগ্ৰহণকাৰীসকলে জ্ঞান অৰ্জন কৰিব পাৰিব। কৰ্মশালাৰ আটাইকেইটা দিনতে সন্ধিয়াৰ ভাগত বৌদ্ধিক আলোচনা অনুষ্ঠিত হ'ব। এই আলোচনাত বিশিষ্ট শিল্পী, বুদ্ধিজীৱী, চিন্তাবিদসকলে প্ৰশিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰিব। 9 আগষ্টত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে এই সন্দৰ্ভত কয় যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ঐক্যৰ মনোভাৱ সৃষ্টিৰে বৰ অসমৰ ধাৰণাটো শক্তিশালী ৰূপত উপস্থাপন কৰাৰ বাবে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। সামগ্ৰিকভাৱে দ্বিতীয় পৰ্যায়ৰ এই কাৰ্যসূচীত 16টা জনগোষ্ঠীৰ 500+ যুৱ শিল্পীয়ে অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি তেওঁ উল্লেখ কৰে। গোলাঘাটৰ উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত আজি পুৱা আৰক্ষী, CRPF আৰু বন বিভাগে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত 2600ৰ অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় 11,000 বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। প্ৰশাসনে অঞ্চলটোত উচ্ছেদৰ বাবে 100ৰো অধিক এক্সকেভেটৰ ব্যৱহাৰ কৰিছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় 70% লোক আঁতৰি গৈছে যদিও 1% লোক এতিয়াও সেই স্থানতে আছে। উচ্ছেদৰ পূৰ্বে বন বিভাগে সোণাৰীবিল, মধুপুৰ, খেৰবাৰী, পিঠাঘাটকে ধৰি অন্যান্য গাঁওসমূহত বসতি কৰা লোকসকলক কালিৰ ভিতৰত অঞ্চলটো খালী কৰি দিবলৈ অন্তিমবাৰৰ বাবে সকীয়াই দিছিল। ইপিনে মেৰাপানীৰ সমীপৰ 2 নম্বৰ নেঘেৰীবিল গাঁৱতো উচ্ছেদ চলোৱাৰ বাবে প্ৰশাসন সাজু হৈছে। নগাঁও জিলাতো হাতীচুং মৌজাৰ 2টা স্থানত প্ৰশাসনে উচ্ছেদ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি দখলকাৰীলৈ জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে লোকসকলক সংৰক্ষিত বনভূমি ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছে। মানস ৰাষ্ট্ৰীয় উদ্যানত আজি আন্তৰ্জাতিক বিশ্ব বাঘ দিৱস পালন কৰা হৈছে। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত ঢেকীয়াপতীয়া বাঘৰ সংখ্যা বিগত বৰ্ষত 60টালৈ বৃদ্ধি পাইছে বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে। আজি বাঘ দিৱসৰ কাৰ্যসূচী অনুসৰি উদ্যানখনত সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হয়। লগতে উদ্যানখনত স্বচ্ছতা, নিয়মানুৱৰ্তিতা, সংৰক্ষণ আদি দিশত উৎকৃষ্ট নিদৰ্শন দেখুওৱা বিভিন্ন বন শিবিৰক সন্মানিত কৰা হয়। আজিৰ কাৰ্যসূচীত উদ্যান কৰ্তৃপক্ষৰ লগতে 500+ স্থানীয় লোকে অংশগ্ৰহণ কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তৰ্জাতিক বাঘ দিৱস পালন কৰা হৈছে। ওৰাং বাঘ প্ৰকল্পৰ কাৰ্যবাহী সঞ্চালক তথা মঙলদৈ বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাই উপস্থিত থাকি ৰাইজৰ মাজত এই বিষয়ৰ তাৎপৰ্য ব্যাখ্যা কৰে। কামৰূপ জিলাৰ বকু লাম্পি সংযোগী পথছোৱা ভূমিস্খলনৰ ফলত যাতায়াত বন্ধ হৈ আছে। শনিবাৰৰ পৰা বন্ধ হৈ থকা এই পথ আজি জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰই পৰিদৰ্শন কৰি সেই ঠাইত পৰি থকা প্ৰকাণ্ড শিল ভাঙি শীঘ্ৰে পথ মুকলি কৰিব বুলি মন্তব্য কৰে। যোৱা 4 দিন ধৰি এই পথ বন্ধ হৈ থকাৰ বাবে লাম্পি অঞ্চলৰ ৰাইজ অসুবিধাৰ সন্মুখীন হৈছিল। আজি আয়ুক্তগৰাকীৰ পৰ্যবেক্ষণ কালত কেইবাটাও বিভাগৰ মুৰববী বিষয়াসকল উপস্থিত থাকে। সক্ৰিয় দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী প্ৰশান্ত ফুকনে আজি মানকাছ আৰু হাতশিঙিমাৰী জিলায়ুক্তৰ কাৰ্যালয়ত প্ৰশাসন আৰু বিভিন্ন বিভাগৰ মুৰববী বিষয়াৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। অহা 15 আগষ্টৰ ভিতৰত জিলাখনৰ উন্নয়নক লৈ আৰু কেইবাগৰাকীও মন্ত্ৰীয়ে মানকাছাৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীক প্ৰতিবেদন দাখিল কৰিব বুলি মন্ত্ৰী শ্ৰীফুকনে সাংবাদিকক জানিবলৈ দিয়ে। বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে আজি তামোলপুৰৰ শ্ৰীমন্ত শংকৰদেৱ ৰাজহুৱা প্ৰেক্ষাগৃহৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী, প্ৰাক্তন বিধায়ক চন্দী বসুমতাৰী, বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভা, প্ৰাক্তন পাৰিষদ ৰবীন্দ্ৰ বালা বিশ্বাস, তামোলপুৰ ৰাজচক্ৰ বিষয়া এলিমা কান্দুলাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।